Ia, akah kemani? বাতৰি সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ অমৰাৱতীত 58,000 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। চিকিৎসকসকলে নিদান পত্ৰত নিৰ্দিষ্ট কোম্পানীৰ ঔষধৰ পৰিৱৰ্তে জেনেৰিক ঔষধৰ নাম লিখা উচিত বুলি উচ্চতম ন্যায়ালয়ে ৰায় দিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বিজেপিৰ সাংসদ সঞ্জয় জয়ছৱালক 2025-26 বিত্তীয় বৰ্ষৰ বাবে প্ৰাক্কলন কমিটীৰ অধ্যক্ষ হিচাপে নিয়োগ কৰিছে। এপ্ৰিলত অভিলেখ পৰিমাণৰ সামগ্ৰী আৰু সেৱাকৰ GST সংগ্ৰহ হোৱা কথাটোৱে ভাৰতীয় অৰ্থব্যৱস্থাৰ শক্তিশালী স্থিতি আৰু সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ ফলপ্ৰসূতাক সূচাইছে বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা মুম্বাই ইণ্ডিয়ানছে ৰাজস্থান ৰয়েলছক 100 ৰাণত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ অমৰাৱতীত 58,000 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত 13টা ৰাষ্ট্ৰীয় ঘাইপথ আৰু 7টা ৰাষ্ট্ৰীয় ঘাইপথ আছে। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে বিধানসভা, উচ্চ ন্যায়ালয়, সচিবালয় আৰু প্ৰশাসনিক ভৱনসহ একাধিক আন্তঃগাঁথনি প্ৰকল্প আৰু 5,200টা পৰিয়ালৰ বাবে নিৰ্মাণ কৰিবলগীয়া বাসগৃহৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে নাগালেংকাত প্ৰায় 1,460 কোটি টকাৰে নিৰ্মাণ কৰিবলগীয়া ক্ষেপণাস্ত্ৰ পৰীক্ষণস্থলীৰো আধাৰশিলা স্থাপন কৰিব। উৎক্ষেপণ কেন্দ্ৰ, কাৰিকৰী যান্ত্ৰিকৰণ সুবিধা, থলুৱা ৰাডাৰ, দূৰমিতি আৰু ইলেক্ট্ৰ অপ্টিকেল প্ৰণালীৰে সুসজ্জিত এই পৰীক্ষণস্থলীৰ নিৰ্মাণে দেশৰ প্ৰতিৰক্ষাৰ প্ৰস্তুতি সুদৃঢ় কৰি তুলিব। প্ৰধানমন্ত্ৰীয়ে লগতে বিশাখাপট্টনমৰ মথুৰৱাড়াত প্ৰধানমন্ত্ৰী একতা মলৰ আধাৰশিলা স্থাপন কৰিব। ৰাষ্ট্ৰীয় সংহতিৰ প্ৰসাৰ, মেক ইন ইণ্ডিয়াৰ উদ্যমৰ প্ৰতি সমৰ্থন, এখন জিলা এবিধ সামগ্ৰী উদ্যমৰ প্ৰচাৰ আৰু প্ৰসাৰ, কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি, গ্ৰামাঞ্চলৰ কাৰুশিল্পী তথা কাৰিকৰসকলৰ সবলীকৰণ আৰু থলুৱা সামগ্ৰীৰ বাবে বজাৰ সুলভ কৰি তোলাৰ উদ্দেশ্যে এই মলটোৰ পৰিকল্পনা কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি কেৰালাত দেশৰ প্ৰথমটো অৰ্ধ স্বয়ংক্ৰিয় বন্দৰ ৱিজিনজাম আন্তৰ্জাতিক বহুমুখী গভীৰ জলসমুদ্ৰ বন্দৰ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। তিৰুৱনন্তপুৰমত দেশৰ এই প্ৰথমটো কণ্টেইনাৰ পৰিবহণ বন্দৰৰ উদ্বোধনৰ লগে লগে ভাৰতৰ বন্দৰ ইতিহাসত নতুন যুগৰ সূচনা হ'ব আৰু কেৰালাৰ নাম আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক মানচিত্ৰত অন্তৰ্ভুক্ত হ'ব। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে আজি বন্দৰৰ পৰিচালনা ভৱন তথা নিয়ন্ত্ৰণ ব্যৱস্থাসমূহ পৰিদৰ্শন কৰিব। ৰাজহুৱা আৰু ব্যক্তিগত অংশীদাৰিত্বৰ আৰ্হিত সাজু কৰা বন্দৰটোৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণ কাৰ্য 2024 বৰ্ষৰ ডিচেম্বৰত সম্পূৰ্ণ হৈছিল। প্ৰায় 3টা দশকৰ দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত এই প্ৰকল্পটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে। আজি উদ্বোধনী অনুষ্ঠানত কেৰালাৰ ৰাজ্যপাল বিশ্বনাথ আৰ্লেকাৰ, কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী পিনাৰায় বিজয়ন তথা কেইবাগৰাকী ৰাজ্যিক মন্ত্ৰী উপস্থিত থাকিব। চিকিৎসকসকলে নিদান পত্ৰত নিৰ্দিষ্ট কোম্পানীৰ ঔষধৰ পৰিৱৰ্তে জেনেৰিক ঔষধৰ নাম লিখা উচিত বুলি উচ্চতম ন্যায়ালয়ে ৰায় দিছে। ৰাজস্থান উচ্চ ন্যায়ালয়ে ইতিপূৰ্বে অনুৰূপ ৰায় প্ৰদান কৰিছে। ভেষজ কোম্পানীসমূহৰ অসাধু বিপণন প্ৰক্ৰিয়া নিয়ন্ত্ৰণৰ বাবে অনুৰোধ জনাই দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি কালি সৰ্বোচ্চ ন্যায়ালয়ে কয় যে এই ৰায় সমগ্ৰ দেশত ৰূপায়ণ কৰিলে আমূল পৰিৱৰ্তন সাধন হ'ব পাৰে। ন্যায়াধীশ সন্দীপ মেহতা, বিক্ৰম নাথ আৰু সঞ্জয় কাৰোলক লৈ গঠিত এখন 3-জনীয়া বিচাৰপীঠে কয় যে চিকিৎসকসকলে নিদান পত্ৰত জেনেৰিক ঔষধৰ নামহে লিখাৰ বাবে বিধিসন্মত নিৰ্দেশ প্ৰদান কৰিলে ঔষধ কোম্পানীসমূহে চিকিৎসকক উৎকোচ দিয়াৰ সমস্যাৰো ওৰ পৰিব। ৰাজস্থানত এই সন্দৰ্ভত ইতিমধ্যে কাৰ্যকৰী নিৰ্দেশ জাৰি কৰা হৈছে। এই নিৰ্দেশৰ জৰিয়তে চিকিৎসকসকলক জেনেৰিক ঔষধৰ নামহে লিখিবলৈ কোৱা হৈছে। চিকিৎসকসকলে কোনো বিশেষ কোম্পানীৰ ঔষধ লিখিব নোৱাৰিব বুলিও নিৰ্দেশটোত উল্লেখ আছে। ন্যায়ালয়ে এই সিদ্ধান্তই চিকিৎসা ক্ষেত্ৰত আমূল পৰিৱৰ্তনৰ সূচনা কৰিব বুলি প্ৰকাশ কৰিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বিজেপি সাংসদ সঞ্জয় জয়ছৱালক 2025-26 বিত্তীয় বৰ্ষৰ বাবে প্ৰাক্কলন কমিটীৰ অধ্যক্ষ হিচাপে নিয়োগ কৰিছে। শ্ৰীবিৰলাই গঠন কৰা এই 30-জনীয়া কমিটীখনৰ কাৰ্যকাল অহাবৰ্ষৰ 30 এপ্ৰিলত অন্ত পৰিব। কমিটীখনত বিজেপিৰ লোকসভা সাংসদ পি পি চৌধুৰী, ৰাজীৱ প্ৰতাপ ৰুডী, কংগ্ৰেছৰ কুমাৰী শেলজা, দীপেন্দ্ৰ সিং হুদা, সমাজবাদী পাৰ্টীৰ অৱধেশ, তৃণমূল কংগ্ৰেছৰ কল্যাণ বেনাৰ্জী, ডি এম কেৰ দয়ানিধি মাৰাণ আৰু শিৱসেনাৰ উদ্ধৱ থাকৰে গোটৰ সাংসদ অৰবিন্দ সাৱন্তক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। শ্ৰীবিৰলাই লগতে বিজেপি সাংসদ বৈজয়ন্ত পাণ্ডাক 2025-26 বৰ্ষৰ বাবে ৰাজহুৱা উদ্যোগ কমিটীৰ অধ্যক্ষ হিচাপে নিয়োগ কৰিছে। এই 22-জনীয়া কমিটীখনত লোকসভাৰ 15 গৰাকী আৰু ৰাজ্যসভাৰ 7 গৰাকী সদস্য আছে।
ঢেৰেকনি মাৰিছে, বৰদৈচিলা আহিব যেন পাওঁ, মোৰ ভয় লাগিছে। আইটো, এই বহাগ মাহততো বৰদৈচিলা মাকৰ ঘৰলৈ আহিবই।
ভয় কৰিবলগীয়া একো নাই, আমি কেৱল কেইটামান কথা মানি চলিলেই হ'ল। এই বজ্ৰপাত তথা ধুমুহাৰ সময়ত আমি পৰাপক্ষত ঘৰৰ ভিতৰতেই থাকিব লাগে আৰু বাহিৰত থকা অৱস্থাত নিৰাপদ ঠাইত আশ্ৰয় ল'ব লাগে। টিভি, কম্পিউটাৰ, ফ্ৰিজ বা যিকোনো ধৰণৰ বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। চালিঘৰ বা অকলশৰীয়া গছ আদিৰ তলত কেতিয়াও থাকিব নালাগে। আকৌ চলন্ত গাড়ীত থাকিলে এই বৈদ্যুতিক তাঁৰ গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ী ৰখাই আশ্ৰয় ল'ব লাগে। আৰু এই সময়ত মাছ মাৰিবলৈ তথা নাও ফেৰীত উঠিবলৈও যাব নালাগে।
বুজিছো ককা, সাৱধান হৈ থাকিলে সুৰক্ষিত হৈ থাকিব পাৰিম।
জৰুৰীকালীন সহায়ৰ বাবে ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1070 1079 আৰু 112 নম্বৰত তথা জিলা নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1077 নম্বৰত যোগাযোগ কৰক। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এপ্ৰিলত অভিলেখ পৰিমাণৰ সামগ্ৰী আৰু সেৱাকৰ জি এছ টি সংগ্ৰহ হোৱা কথাটোৱে ভাৰতীয় অৰ্থব্যৱস্থাৰ শক্তিশালী স্থিতি আৰু সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ ফলপ্ৰসূতা সূচাইছে বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিছে। এপ্ৰিলত মুঠ 2,36,000 কোটি টকাৰ জি এছ টি সংগৃহীত হৈছে আৰু এই পৰিমাণ 2024 বৰ্ষৰ একে সময়ছোৱাৰ তুলনাত 12.6% অধিক। যোৱা বছৰ এপ্ৰিলত 2,10,000 কোটি টকাৰ জি এছ টি সংগৃহীত হৈছিল। এপ্ৰিলত দেশত 2,09,000 কোটি টকাৰ শুদ্ধ জি এছ টি সংগৃহীত হয় আৰু এই পৰিমাণ 2024 বৰ্ষৰ 1,92,000ৰ তুলনাত 9.1% অধিক। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সামাজিক মাধ্যমযোগে কৰদাতাসকলৰ শলাগ লৈ কৈছে যে জি এছ টি ব্যৱস্থাৰ প্ৰতি তেওঁলোকৰ আস্থাই দেশৰ প্ৰগতিত নতুন গতি দিছে। তেওঁলোকৰ অৱদানে বিকশিত ভাৰত গঢ়াৰ প্ৰতিশ্ৰুতিবদ্ধতাক আগুৱাই নিয়াত সহায় কৰে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীমতী সীতাৰমণে লগতে সকলো ৰাজ্যৰ বিত্তমন্ত্ৰী আৰু ৰাজ্যিক জি এছ টি কৰ্তৃপক্ষৰ নিষ্ঠাপূৰ্ণ প্ৰচেষ্টাৰো শলাগ লয়। ভাৰতীয় ৰেলৱেই দেশজুৰি ৰেল ষ্টেচনসমূহত স্থাপন কৰাৰ বাবে ডিজিটেল ঘড়ী বিকশাই তোলাৰ বাবে বিশেষ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। প্লেটফৰ্ম আৰু ষ্টেচনসমূহত একেধৰণৰ ডিজিটেল ঘড়ী স্থাপনৰ পথ প্ৰশস্ত কৰাৰ উদ্দেশ্যে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতা পেছাদাৰী, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী তথা বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত 3টা শাখাৰ বাবে মুকলি কৰা হৈছে। প্ৰথম স্থানপ্ৰাপ্তগৰাকীক 5,00,000 টকা তথা 3টা শাখাৰ 5গৰাকীকৈ প্ৰতিযোগীলৈ 50,000 টকাৰ নিচুকনি পুৰস্কাৰ আগবঢ়োৱা হ'ব। চলিত মাহৰ শেষভাগলৈ প্ৰতিযোগীসকলে নিজৰ ঘড়ীৰ আৰ্হি প্ৰেৰণ কৰিব পাৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে ৰাজস্থান ৰয়েলছক 100 ৰাণত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে 218 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 16 অভাৰ আৰু এটা বলত আটাইকেইটা উইকেট হেৰুৱাই 117 ৰানহে কৰিবলৈ সমৰ্থ হয়। ৰাজস্থানৰ হৈ জোফ্ৰা আৰ্চাৰে সৰ্বাধিক 30 ৰান কৰে। মুম্বাইৰ ট্ৰেণ্ট বোল্ট আৰু কৰণ শৰ্মাই 3টাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 2টা উইকেটৰ বিনিময়ত 217 ৰান কৰে। মুম্বাই ইণ্ডিয়ানছৰ হৈ ৰেন ৰিকেলটনে সৰ্বাধিক 61 ৰান কৰে। ৰাজস্থানৰ মহিষ থিক্সানা আৰু ৰিয়ান পৰাগে 1টাকৈ উইকেট দখল কৰে। ৰেন ৰিকেলটনক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলিব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। সামৰাৰ পূৰ্বে এতিয়াৰ প্ৰধানমন্ত্ৰীকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ অমৰাৱতীত 58,000 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। চিকিৎসকসকলে নিদান পত্ৰত নিৰ্দিষ্ট কোম্পানীৰ ঔষধৰ পৰিৱৰ্তে জেনেৰিক ঔষধৰ নাম লিখা উচিত বুলি উচ্চতম ন্যায়ালয়ে ৰায় দিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বিজেপি সাংসদ সঞ্জয় জয়ছৱালক 2025-26 বিত্তীয় বৰ্ষৰ বাবে প্ৰাককলন কমিটীৰ অধ্যক্ষ হিচাপে নিয়োগ কৰিছে। এপ্ৰিলত অভিলেখ পৰিমাণৰ সামগ্ৰী আৰু সেৱাকৰ জি এছ টি সংগ্ৰহ হোৱা কথাটোৱে ভাৰতীয় অৰ্থব্যৱস্থাৰ শক্তিশালী স্থিতি আৰু সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ ফলপ্ৰসূতাক সূচাইছে বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা মুম্বাই ইণ্ডিয়ানছে ৰাজস্থান ৰয়েলছক 100 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰিটো মানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।